চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইটো আশা কৰিছো যে আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ আমাৰ শ্ৰোতাসকলৰ মংগল হওক বুলিয়েই। আৰু এই অনুষ্ঠান প্ৰস্তুত কৰোঁতে বিভিন্নজনে বিভিন্ন ধৰণৰ অৰিহণা আগবঢ়ায়। উদ্দেশ্য কিন্তু এটাই, শ্ৰোতাসকলৰ সেৱা কৰা। আৰু সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ খুব ইচ্ছা কৰোঁ, কাৰণ আমি জানিব বিচাৰোঁ আমাৰ এই বিনম্ৰ প্ৰচেষ্টাই আমাৰ মৰমৰ শ্ৰোতাসকলক উপকৃত কৰিছেনে নাই সেই কথা। আৰু সেইবাবেই আমি সদায় আপোনালোকক এটা অনুৰোধ জনাওঁ, আমালৈ চিঠি এখন লিখক বুলি। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি দুখাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে আকৌ এবাৰ তোমাৰ বাক্য আলোচনা কৰিবলৈ আমাক এই সুবিধা দিয়া বাবে তোমাক অশেষ ধন্যবাদ প্ৰভু। আমি তোমাৰ বাক্য বুজাই দিয়া দূৰৰ কথা, তোমাৰ নাম লোৱাৰেই যোগ্য নহওঁ। কিন্তু প্ৰভু, একমাত্ৰ তোমাৰ ওপৰত ভৰসা কৰি আমি আগবাঢ়িছোঁ। তুমি আহা, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমাক অতি সহজ সৰলভাৱে দেখুৱাই দিয়া, যাতে আমি তোমাৰ মাত শুনিবলৈ পাওঁ, যাতে আমি তোমাক লগ পাওঁ। যিসকল শ্ৰোতাই এই অনুষ্ঠান শুনাৰ দ্বাৰা তোমাৰ বাক্য বুজিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোক প্ৰতিজনকে তুমি বিশেষভাৱে কথা কোৱা, বিশেষভাৱে আশীৰ্বাদ কৰা। কিয়নো এই প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটি নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? এই প্ৰকাশিত বাক্য পুস্তকত আমাক শেষকালত ঘটিবলগীয়া ঘটনাৰ বিষয়ে জনাই দিয়া হৈছে। আমি ইতিমধ্যে বহুতো কথাই পঢ়িবলৈ পালোঁ। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ। তাৰ পাছত পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব। সেই মহাক্লেশৰ অন্তত প্ৰভু যীশু পৃথিৱীলৈ আহিব আৰু পৃথিৱীত সকলো বিদ্ৰোহ দমন কৰি শত্ৰুবোৰক পৰাস্ত কৰি পৃথিৱীত প্ৰতিষ্ঠা কৰিব তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন। যোৱা অনুষ্ঠানত আমি প্ৰকাশিত বাক্য পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ শেষ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ আৰু আজিৰ অনুষ্ঠানত আমি 20 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। এই 20 নম্বৰ অধ্যায়ৰ পৰা আমি পাম খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কথা। এই 20 নম্বৰ অধ্যায়ত আমি সেই 1000 বছৰীয়া শাসনৰ সময়ছোৱাৰ কথা পাওঁ, প্ৰভু যীশুৰ বিষয়ে ছয়তান, মানুহ, মহাক্লেশৰ সময়ৰ সাধুসকল, পুনৰুত্থান, জগতখন আৰু বগা সিংহাসনৰ সুদবিচাৰৰ বিষয়ে। দুখৰ বিষয় যে বহুতো মানুহে এই 20 নম্বৰ অধ্যায়টোৰ কথাত একেবাৰে গুৰুত্ব দিব নোখোজে, কাৰণ তেওঁলোকে ভাবে যিহেতু বাইবেলৰ একমাত্ৰ এই অধ্যায়টোতহে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কথা আছে, গতিকে এই অধ্যায়টো বেছি গুৰুত্বপূৰ্ণ নহয়। এই কথা সঁচা যে বাইবেলত কেৱল এইটো অধ্যায়তে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কথা উল্লেখ কৰা আছে আৰু এই সময়খিনি 1000 বছৰ বুলি উল্লেখ কৰা আছে। ইংৰাজীত কোৱা হয় মিলেনিয়াম বুলি। এই মিলেনিয়াম শব্দটো লেটিন ভাষাৰ শব্দৰ পৰা আহিছে আৰু সেই শব্দটোৰ অৰ্থ 1000। মুঠতে মিলেনিয়াম মানে সহস্ৰ বছৰ। মুঠতে আমি এই কথাই বুজো যে সেই সময়খিনিক আমি যি নামেই নিদিওঁ কিয়, সেই সময়খিনি হৈছে 1000 বছৰ, খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকাল। 20 নম্বৰ অধ্যায়ৰ বিষয়বস্তুক লৈ পণ্ডিতসকলৰ মাজত মতভেদ আছে। বিশেষকৈ 3 ধৰণৰ মতবাদ আমি পাওঁ। এডল লোকৰ মতে 1000 বছৰ শেষ হোৱাৰ পাছতহে খ্ৰীষ্ট এই পৃথিৱীলৈ আহিব। তেওঁলোকে ভাবে যে মানুহে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰি কৰি এই পৃথিৱীত সেই 1000 বছৰীয়া ন্যায় শাসনৰ দিন আনিব। এই মতবাদটো আজিৰ পৰা প্ৰায় 100 বছৰ আগতে খুব প্ৰচলিত আছিল, কাৰণ পৃথিৱীত খুব বেগাই খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পি যাব ধৰিছিল। সেই সময়ৰ লোকসকলে ভাবিছিল যে তেনেদৰে শুভবাৰ্তা ঘোষণা হৈ হৈ গোটেই পৃথিৱী খ্ৰীষ্টৰ অনুগত হৈ পৰিব আৰু জগতখন খ্ৰীষ্টীয় বিশ্বাসী হৈ পৰিব। কিন্তু এই মতবাদটো তিষ্ঠি থাকিব নোৱাৰিলে, কাৰণ 20 শতিকাৰ প্ৰথম 50 বছৰৰ ভিতৰতেই 2খন বিশ্বযুদ্ধ হ'ল, অৰ্থনৈতিকভাৱে মানুহৰ অৱস্থা শোচনীয় হ'ল, আণৱিক বিস্ফোৰণ হ'ল আৰু পৃথিৱীখন ধ্বংস হৈ যোৱাৰ সম্ভাৱনাহে মানুহে দেখিবলৈ ধৰিলে। কিছুমান লোকে আকৌ বিশ্বাস কৰে যে আচলতে 1000 বছৰীয়া শাসনকাল নহ'বই। তেওঁলোকে প্ৰকাশিত বাক্য পুস্তকৰ কথাখিনি আক্ষৰিক অৰ্থত গ্ৰহণ নকৰে আৰু আত্মিক অৰ্থ উলিয়াব খোজে। তেওঁলোকে এই 1000 বছৰৰ ধাৰণাটো বৰ্তমান কালৰ সৈতে খাপ খুৱাই দিব খোজে। কোনো কোনো লোকে আকৌ ক'ব খোজে যে এতিয়া স্বৰ্গত সেই 1000 বছৰীয়া দিন চলি আছে আৰু পৃথিৱীত মহাক্লেশ চলি আছে। স্বৰ্গত নিশ্চয় ন্যায় শাসন চলি আছে, কিন্তু মাত্ৰ 1000 বছৰ ধৰি নহয়, অনন্তকাল ধৰি। গতিকে এই মতবাদৰ লোকসকলৰ কথাবোৰো আমাৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে। আনহাতে এডল লোকে প্ৰকাশিত বাক্য পুস্তকৰ সকলোবোৰ কথা সম্পূৰ্ণ আক্ষৰিক অৰ্থত বিশ্বাস কৰে আৰু 20 নম্বৰ অধ্যায়ৰ কথাখিনি হুবহু তেনেভাৱেই ঘটিব বুলি বিশ্বাস কৰে। কিন্তু গোটেইবোৰ কথা সম্পূৰ্ণ আক্ষৰিক অৰ্থত বিশ্বাস কৰি লোৱাটো ঠিক নহয়, কাৰণ আমি যোৱা অনুষ্ঠানত পাইছিলোঁ যে যেতিয়া প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব তেতিয়া তেওঁৰ মুখেৰে তৰোৱাল ওলাব বুলি লিখা আছে। কিন্তু তৰোৱাল মানে আচলতে ঈশ্বৰৰ বাক্যহে বুলি আমি বিশ্বাস কৰোঁ, কাৰণ বাইবেলত আমাক তেনেভাৱেই কোৱা হৈছে। বাইবেলৰ পৰা এটা পদ পাঠ কৰি দিব খুজিছোঁ। আৰু পৰিত্ৰাণৰ টকয়া আৰু আত্মাৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা। ইফিচিয়া 6:17। গতিকে কিছুমান কথা আমি সম্পূৰ্ণ আক্ষৰিক অৰ্থত ল'ব নালাগে আৰু আমি নিজৰ খুচিমতে কথাবোৰৰ আত্মিক অৰ্থ উলিয়াবও নালাগে। মুঠৰ ওপৰত এই কথাটো খাটাং যে প্ৰভু যীশু আহিব আৰু তেওঁ অহাৰ পাছতহে পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসনৰ দিন আৰম্ভ হ'ব। আৰু এই 20 অধ্যায়ত এই কথা পৰিষ্কাৰভাৱে জনাই দিয়া হৈছে যে প্ৰভু যীশুৰ আগমন নোহোৱা পৰ্যন্ত পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসনৰ দিন আৰম্ভ হ'ব নোৱাৰে। এই 20 অধ্যায়ৰ প্ৰথম 9টা পদত 1000 বছৰীয়া সময় বুজোৱা শব্দ 6 বাৰ ব্যৱহাৰ কৰা হৈছে আৰু এই কথাটো ইমান গুৰুত্ব দি কোৱাৰ নিশ্চয় প্ৰয়োজন আছে। প্ৰভু যীশুখ্ৰীষ্টই পৃথিৱীত 1000 বছৰীয়া শাসন চলাবহি বুলি আদিমণ্ডলীয়ে বিশ্বাস কৰিছিল আৰু সেই কথা বিশ্বাস নকৰা লোকক বিশ্বাসভ্ৰষ্ট লোক বুলি গণ্য কৰা হৈছিল। পাছতহে কিছুমান মানুহে ভাবিবলৈ ল'লে যে খ্ৰীষ্টীয় মণ্ডলীৰ যোগেদি পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা হ'ব আৰু সকলো সুন্দৰভাৱে থানঠিত লগোৱা হোৱাৰ পাছতহে প্ৰভু যীশু পৃথিৱীলৈ আহিব। কিন্তু বাইবেলত আমি এনেদৰে পঢ়িবলৈ নাপাওঁ। আমি পঢ়িবলৈ পাওঁ প্ৰভু যীশু আহিব, দোষীক দণ্ড বিহিব, বিদ্ৰোহ দমন কৰিব, খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীক ধ্বংস কৰিব। মণ্ডলীয়ে সকলো থানঠিত লগোৱা হ'লে খ্ৰীষ্টই এনে কৰাৰ প্ৰয়োজন জানো হ'লহেঁতেন? নিশ্চয় নহ'লহেঁতেন। খ্ৰীষ্টীয় মণ্ডলীয়ে পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিব নোৱাৰে, সেয়া ঈশ্বৰৰ পৰিকল্পনা নহয়। পৃথিৱীখনৰ অৱস্থা দিনে দিনে ভয়াৱহ হৈ যাব ধৰিছে, দিনে দিনে বেয়াহে হ'ব ধৰিছে। বহুতো মানুহে বাইবেলত থকা কথাবোৰ ভালদৰে নপঢ়ে আৰু জোৰাটাপলি মাৰি কথাবোৰ কয়। কিন্তু বাইবেলখন ভালদৰে পঢ়িলে আমি কথাবোৰ ভালদৰে বুজি পাওঁ। প্ৰভু যীশু এই পৃথিৱীলৈ আহিব আৰু এইবাৰ তেওঁ আহিব ৰজা হিচাপে পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন চলাবলৈ। সেই 1000 বছৰীয়া শাসনৰ কথা আলোচনা কৰোঁতে আমি কেইটামান কথা মন কৰা উচিত। প্ৰথম কথাটো হৈছে পৃথিৱীৰ দৃশ্যপটৰ পৰা ছয়তানক দূৰ নকৰা পৰ্যন্ত পৃথিৱীত ন্যায় শাসনৰ দিন আহিব নোৱাৰে। ছয়তান ঘূৰি ফুৰিলে এই পৃথিৱীখনত নিশ্চয় কোনো আদৰ্শ ৰাজ্য স্থাপন হ'ব নোৱাৰে। দ্বিতীয়তে, এই পাৰ্থিৱ জগতখনৰ ওপৰত পাপৰ যি অভিশাপ, সেই অভিশাপ দূৰ কৰিব লাগিব। শাস্ত্ৰত এইবুলি কোৱা আছে যে মৰুভূমিটো ফুল ফুলিব। আজিৰ পৃথিৱীত কিন্তু সেইটো এতিয়াও ঘটা নাই। এই পৃথিৱীখন এতিয়াও অভিশপ্ত হৈয়ে আছে। প্ৰকৃতিখনে এতিয়াও মুক্তিৰ বাবে কেঁকাই আছে। তৃতীয়তে, সেই 1000 বছৰৰ আৰম্ভণিতে পুৰণি নিয়মৰ দিনৰ সাধুসকলৰ পুনৰুত্থান হ'ব লাগিব। পৃথিৱীত চলি থকা মহাক্লেশৰ সামৰণি পৰাৰ পাছত প্ৰভু যীশুৱে সেই সাধুসকলক উঠাব। দানিয়েল ভাৱবাদীৰ পুস্তকত আমি এনেদৰে পঢ়িবলৈ পাওঁ, সেই কালত তোমাৰ জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰোতা মহাৰক্ষক দূত মিখাইল উঠি থিয় হ'ব আৰু কোনো জাতি উৎপন্ন নোহোৱা কালৰে পৰা সেই কাললৈকে যেনে সংকট কেতিয়াও হোৱা নাই এনে সংকটৰ কাল হ'ব আৰু সেই কালত পুস্তকখনিত নাম লিখা তোমাৰ আটাই স্বজাতীয় লোকে উদ্ধাৰ পাব আৰু পৃথিৱীৰ ধূলিত হোৱা আটাই লোকে সাৰ পাব। কেতবিলাকে অনন্ত জীৱন আৰু কেতবিলাকে অনন্ত লাজ আৰু ঘৃণৰ নিমিত্তে সাৰ পাব। দানিয়েল 12:1-2 পদ। ইয়াত ইছৰাইলৰ কথা কোৱা হৈছে। মহাক্লেশৰ দিনৰ সামৰণি পৰাৰ পাছত পুৰণি নিয়মৰ দিনৰ সাধুসকল পুনৰুত্থিত হ'ব। কেৱল খ্ৰীষ্টইহে মৃতসকলক পুনৰুত্থিত কৰিব পাৰে। গতিকে সেই কাম কৰিবলৈ তেওঁৰ আগমন হ'বই লাগিব, আৰু সেই আগমন হ'ব ঠিক মহাক্লেশৰ অন্ত পৰাৰ লগে লগে। চতুৰ্থতে, মহাক্লেশৰ সময়ত পৃথিৱীত যিবোৰ লোক খ্ৰীষ্টৰ কাৰণে শ্বহীদ হ'ব লাগিব তেওঁলোকো পুনৰুত্থিত হ'ব, পুৰণি নিয়মৰ দিনৰ সাধুসকলৰ লগতে। আৰু সেই এহেজাৰ বছৰীয়া শাসনকালত তেওঁলোকেও খ্ৰীষ্টৰ সৈতে শাসন কৰিবলৈ পাব। পঞ্চমতে, এহেজাৰ বছৰীয়া শাসনকালটো হ'ব মানুহৰ শেষ পৰীক্ষা আৰু শেষ সুযোগ খ্ৰীষ্টৰ সেই ন্যায় শাসনৰ অধীনত, সেই আদৰ্শ শাসনৰ অধীনত বাস কৰা মানুহবোৰক পৰীক্ষা কৰা হ'ব। কোনো কোনো মানুহে ক'ব খোজে যে পৰিৱেশ পৰিস্থিতি সলনি কৰি বেয়া মানুহো ভাল কৰিব পাৰি। সেই কথাৰ উত্তৰ খ্ৰীষ্টৰ সেই এহেজাৰ বছৰীয়া শাসনেই দিব। মানুহৰ পাপ ৰোগ যে দুৰাৰোগ্য, সেই কথাটো খুব ভালদৰে প্ৰমাণিত হ'ব। খ্ৰীষ্টৰ সেই ন্যায় শাসনৰ অধীনত বাস কৰাৰ পাছতো বহুতো মানুহে ঈশ্বৰৰ প্ৰতি বিৰোধ ভাৱ দেখুৱাব। মানুহৰ পাপ প্ৰকৃতি যে বাহ্যিক প্ৰভাৱৰ দ্বাৰা সলনি হ'ব নোৱাৰে, সেই কথাটো তেতিয়া প্ৰমাণিত হ'ব। আনকি খ্ৰীষ্টৰ সেই সুশাসন, আদৰ্শ শাসনৰ অধীনত বাস কৰাৰ পাছতো মানুহৰ পাপ প্ৰকৃতি একেই থাকিব। গতিকে আচলতে অনন্ত যুগ আৰম্ভ হোৱাৰ আগে আগে মানুহক এই এহেজাৰ বছৰীয়া শাসনৰ জৰিয়তে আকৌ এবাৰ পৰীক্ষা কৰা হ'ব। আমি যে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা কৰোঁ, তোমাৰ ৰাজ্য হওক, সেই এহেজাৰ বছৰীয়া শাসনেই সেই প্ৰাৰ্থনাৰ উত্তৰ হ'ব। ঈশ্বৰে পৃথিৱীত তেওঁৰ ৰাজ্য স্থাপন কৰিব, আৰু এয়েই তেওঁ ৰজা দায়ুদৰ আগত কৰা প্ৰতিজ্ঞা। সেই প্ৰতিজ্ঞাৰ বিষয়ে আমি দ্বিতীয় চমুৱেল পুস্তকত 7 অধ্যায়ত এনেদৰে পঢ়িবলৈ পাইছিলোঁ, পাঠ কৰি দিছোঁ। তোমাৰ আয়ুস সম্পূৰ্ণ হ'লে যেতিয়া তুমি নিজ ওপৰ পিতৃবিলাকৰ লগত নিদ্ৰিত হ'বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ এজন লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম। মোৰ নামৰ নিমিত্তে তেওঁহে এটা গৃহ নিৰ্মাণ কৰিব, আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম। মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। তেওঁ অপৰাধী হ'লে মই মনুষ্যবিলাকৰ দণ্ডেৰে আৰু মনুষ্য সন্তানবিলাকৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম। কিন্তু মই যিজনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব। দ্বিতীয় চমুৱেল 7:12-17। পুৰণি নিয়মৰ দিনৰ সকলোবোৰ ভাৱবাদীয়েই এই আহিবলগীয়া ৰাজ্যৰ বিষয়ে ভাৱবাণী কৰি থৈছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্য 20:1-3 পাঠ কৰিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব। প্ৰকাশিত বাক্য 20:1-3। পাছে সেই অগাধ ঠাইৰ চাবি আৰু এগছ বৰ শিকলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ সেই নাগ অৰ্থাৎ পুৰাতন সৰ্প যি দিয়াবল আৰু ছয়তান, তাক ধৰি এহেজাৰ বছৰলৈ বান্ধি সেই অগাধ ঠাইত পেলাই দিলে। আৰু সেই এহেজাৰ বছৰ পূৰ নহয় মানে সি যেন জাতিবিলাকক ভুলাব নোৱাৰে, এইকাৰণে মুখ বন্ধ কৰি তাৰ ওপৰত চাপ মাৰিলে। তাৰ পাছত অলপ কাললৈ সি মুক্ত হ'ব লাগিব। আপুনি নিশ্চয় মন কৰিছে যে এই প্ৰথম 3 পদতেই এহেজাৰ বছৰৰ কথাটো 2 উল্লেখ কৰা হৈছে। মুঠতে 6 উল্লেখ কৰা হৈছে এই এহেজাৰ বছৰৰ কথা। যদিও বাইবেলৰ কেৱল এইটো অধ্যায়তে এই এহেজাৰ বছৰীয়া ৰাজ্যৰ কথাটো কোৱা হৈছে, কিন্তু ঈশ্বৰে এহেজাৰ বছৰ বুলি ছবাৰ উল্লেখ কৰাইছে। ইয়াত ঈশ্বৰে এহেজাৰ বছৰৰ কথাটো ছয়তানৰ সন্দৰ্ভত কৈছে। ছয়তানৰ সৈতে এহেজাৰ বছৰীয়া ৰাজ্যৰ সম্বন্ধ কি? সম্বন্ধটো এইয়ে যে ছয়তানক এই পৃথিৱীৰ দৃশ্যপটৰ পৰা আঁতৰ কৰিব লাগিব পৃথিৱীত এহেজাৰ বছৰীয়া ন্যায় শাসন স্থাপন হোৱাৰ আগে আগে। মানুহে আজি শান্তি সমৃদ্ধিৰ সপোন দেখে। খ্ৰীষ্টাৰীয়েও জগতক শান্তি সমৃদ্ধিৰ কথা কৈ ভুলাব। কিন্তু যেতিয়ালৈকে পৃথিৱীত ছয়তান থাকে পৃথিৱীত শান্তি সমৃদ্ধি আহিব নোৱাৰে। গতিকে ইতিমধ্যে খ্ৰীষ্টাৰীক নৰকত পেলোৱা বুলি আমি পালোঁ আৰু এতিয়া আমি পাওঁ যে ছয়তানকো বন্দী কৰা হৈছে। স্বৰ্গদূতজন আহি ছয়তানক বান্ধি সেই অগাধ ঠাইত পেলাই দিলে। ছয়তানক সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰা হ'ল। তাৰ পাছতহে পৃথিৱীত এহেজাৰ বছৰীয়া ন্যায় শাসনৰ আৰম্ভ হ'ব। কিন্তু ছয়তানক অলপ সময়ৰ কাৰণে আকৌ মুকলি কৰি দিয়া হ'ব বুলি কোৱা হৈছে। কিয় বাৰু? এই কথাটোৰ সঠিক উত্তৰ আমি দিব নোৱাৰোঁ, কিন্তু অনুমান কৰি এটা কথা আমি ক'ব পাৰোঁ। এহেজাৰ বছৰ খ্ৰীষ্টৰ শাসন উপভোগ কৰাৰ পাছত মাত্ৰ অলপ সময়ৰ কাৰণে ছয়তানক যেতিয়া মুকলি কৰি দিয়া হ'ব তেতিয়া অধাৰ্মিকবোৰৰ স্বৰূপটো ওলাই পৰিব। কোনবোৰ আচলতে খ্ৰীষ্টৰ লোক আৰু কোনবোৰ ছয়তানৰ, সেই কথা জল জল পটপটকৈ ওলাই পৰিব। অৱশ্যে এই সকলোবোৰ ঈশ্বৰে তেওঁৰ সুনিৰ্দিষ্ট আঁচনি আৰু পৰিকল্পনা মতে কৰি আছে আৰু কৰি গৈ থাকিব। আৰু ঈশ্বৰে যি কৰে তাত কোনো ভুল নাই। সকলো কথা আমি আজি বুজি নাপাব পাৰোঁ, কিন্তু আমি ঈশ্বৰত ভৰসা কৰিব পাৰোঁ যে তেওঁ যি কৰি আছে আৰু যি কৰি থাকিব ঠিকেই কৰি আছে আৰু ঠিকেই কৰিব, কাৰণ তেওঁ কেতিয়াও ভুল কৰিব নোৱাৰে। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সেই মহান ঈশ্বৰৰ সন্তান হৈ তেওঁৰেই হাতত আমাৰ ভৱিষ্যত সম্পূৰ্ণৰূপে গতাই দি নিৰাপদ হৈ থকাটো বুদ্ধিমানৰ কাম নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
যদিহে মোর রকিয়া মোর কিহর ভয় কিহর ভয় কিহর নুমাই দুখিয়া করব করি ঈশ্বর জিহুয়া জলর কাখে মোক সলায় কুমলিয়া ধাহনি সরা কান্ত জলর কাখে মোক সলায় পুষ্ট করে মোর প্রাণ পুনরা ধর্ম পথে
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।